এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আজিৰে পৰা দিছপুৰত অনুষ্ঠিত হৈছে। অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে অন্যান্য বিধায়কসকলে জ্যেষ্ঠতাৰ ভিত্তিত শপত গ্ৰহণ কৰিছে।
মই শ্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু ইচ্ছা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম।
কিছু সময়ৰ পাছতে অধ্যক্ষ নিৰ্বাচন অনুষ্ঠিত হ'ব। অধ্যক্ষ পদৰ বাবে কেৱল শাসনাধিষ্ঠিত NDA মিত্ৰজোঁটৰ ৰঞ্জিত কুমাৰ দাসে মনোনয়ন পত্ৰ দাখিল কৰাৰ পৰিপ্ৰেক্ষিতত শ্ৰীদাস বিধানসভাৰ অধ্যক্ষ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাইলৈ সংবিধানৰ 174(1) অনুচ্ছেদৰ অধীনত ভাষণ আগবঢ়াব। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ দিয়া হ'ব। 25 মে'ত ৰাজ্যপালৰ ভাষণৰ ওপৰত বিতৰ্ক অনুষ্ঠিত হ'ব। 4-দিনীয়া এই অধিৱেশনৰ 26 মে'ত অন্ত পৰিব। বিধানসভাত বিৰোধী দলপতি নিৰ্বাচন সন্দৰ্ভত এতিয়াও সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ কয় যে এই সংক্ৰান্তত ৰাষ্ট্ৰীয় নেতৃত্বৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰেই আনুষ্ঠানিক প্ৰক্ৰিয়া সম্পন্ন কৰি দলপতি বাছনি কৰা হ'ব। ইপিনে বিধানসভা অধিৱেশনৰ পূৰ্বে কালি অসম গণ পৰিষদৰ বিধায়িনী দলৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত আসন্ন অধিৱেশনত গ্ৰহণ কৰিবলগীয়া বিভিন্ন ব্যৱস্থা সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হয়। আজি আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস। ৰাষ্ট্ৰসংঘৰ উদ্যোগত প্ৰতি বছৰে 21 মে'ৰ দিনা এই দিৱস পালন কৰা হয়। উল্লেখযোগ্য যে অসমৰ চাহ উদ্যোগে ইতিমধ্যে 200 বছৰীয়া যাত্ৰা সম্পূৰ্ণ কৰিছে। দেশৰ মুঠ চাহ উৎপাদনৰ ভিতৰত অসমৰ অংশ হৈছে 54%। শেহতীয়াকৈ ক্ষুদ্ৰ চাহ উদ্যোগে অসমৰ অৰ্থনীতিলৈ প্ৰভূত বৰঙণি আগবঢ়াইছে। উন্নত পদ্ধতিৰে চাহ খেতি কৰি এনে ক্ষুদ্ৰ খেতিয়কসকলে বজাৰত কেঁচাপাতৰ উচিত মূল্য পাবলৈ সমৰ্থ হৈছে। ৰাজ্যখনৰ বিভিন্ন স্থানত আজি এই দিৱস উপলক্ষে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আন্তঃৰাষ্ট্ৰীয় চাহ দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ উদ্যোগক উজ্জীৱিত কৰা প্ৰতিগৰাকী ব্যক্তিক অভিনন্দন আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে কয় যে বিশ্বজুৰি সমাদৃত অসমৰ চাহত ৰাজ্যখনৰ মাটি, বৰষুণ, পৰিশ্ৰম আৰু ঐতিহ্যৰ সুবাস আছে। বিশ্ব চাহ মানচিত্ৰত অসমৰ শক্তিশালী অংশ বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সেউজীয়া চাহ বাগিচা, লাখ লাখ শ্ৰমিকৰ অক্লান্ত শ্ৰম আৰু 2টা শতিকাজোৰা ঐতিহ্যই অসমৰ চাহক বিশ্বজুৰি অনন্য স্বাদ আৰু সন্মান দিছে। মুখ্যমন্ত্ৰীয়ে এই দিৱস উপলক্ষে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছে। নলবাৰী জিলাৰ টিহুৰ পৰা মাধপুৰলৈ ৰাষ্ট্ৰীয় ঘাইপথৰ 5 কিলোমিটাৰ অংশ জৰুৰীকালীন বিমান অৱতৰণৰ বাবে সাজু কৰি তোলা হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নলবাৰী জিলা প্ৰশাসনলৈ এই সন্দৰ্ভত এখন পত্ৰ প্ৰেৰণ কৰিছে। সুৰক্ষা আৰু দুৰ্যোগ ব্যৱস্থাপনাজনিত কাৰণত এই পদক্ষেপ লোৱাৰ কথা বিবেচনা কৰা হৈছে। প্ৰাধিকৰণে এই পথছোৱাৰ সমীপত বৃহৎ নিৰ্মাণ কাৰ্য কৰাৰ পৰা বিৰত থাকিব পাৰিনে নাই সেই বিষয়ে চালি জাৰি চাবলৈ পত্ৰখনত পৰামৰ্শ দিছে। জিলা প্ৰশাসনে এই বিষয়ে সমীক্ষা চলাৰ প্ৰতিবেদন সাজু কৰিব বুলি জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰীয়ে কালি জিলা উন্নয়ন সমিতিৰ এখন সভাত প্ৰকাশ কৰে। চুবুৰীয়া ৰাজ্য মেঘালয়ত বিগত কিছুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ বিস্তীৰ্ণ অঞ্চল গাৰো পাহাৰৰ পৰা নামি অহা পানীয়ে বুৰাই পেলাইছে। কুছনিমৰাত 4,000+ কৃষকৰ খেতি পানীৰ তলত আছে। ফলস্বৰূপে কৃষকসকল বিস্তৰ ক্ষতিৰ সন্মুখীন হৈছে। ক্ষতিগ্ৰস্ত কৃষকসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ চৰকাৰ তথা কৃষি বিভাগৰ ওচৰত স্থানীয় ৰাইজে দাবী জনাইছে। নাগালেণ্ডত আটক হোৱা আলফা স্বাধীনৰ স্বয়ম্ভূ লেফটেনেণ্ট গজেন অসম ওৰফে সুমন বনিয়া কালি বিশ্বনাথ জিলাৰ হেলেম আৰক্ষীয়ে শিৱসাগৰৰ পৰা আটক কৰে। হেলেম থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত লোকজনক আটক কৰি গহপুৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাৰ পাছত 10 দিনৰ বাবে আৰক্ষীয়ে জিম্মাত লৈছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত গুজৰাট টাইটান্স চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। গুজৰাট টাইটান্সে ইতিমধ্যে প্ৰতিযোগিতাৰ প্লে অফ পৰ্যায়ৰ বাবে যোগ্যতা অৰ্জন কৰাৰ বিপৰীতে আজিৰ খেলখনত জয়লাভৰ জৰিয়তে চেন্নাই ছুপাৰ কিংছে পইণ্ট তালিকাৰ 4থ স্থানত উপনীত হোৱাৰ আপ্ৰাণ প্ৰয়াস চলাব। এতিয়া আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।